এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো উদ্বোধনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। এই প্ৰকল্পটোৰ পৰা প্ৰতিবছৰে 50,000 টন ইথানল, 18,000 টন ফাৰফিউৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগডিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে আজি এখন সংবাদমেলত উল্লেখ কৰে। ইয়াৰ লগতে তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰা হ'ব বুলি তেওঁ কয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰত নিৰ্মাণ হ'বলগীয়া পলি প্ৰপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব। ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক তথা অসমৰ এগৰাকী বৰ্ষীয়ান সাংবাদিক বিৰাজ দাসৰ আজি বিয়লি প্ৰায় 3:55 গুৱাহাটীৰ নেম কেয়াৰ হস্পিতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। অবিভক্ত কামৰূপ জিলাৰ কমাৰকুচি গাঁৱত জন্মগ্ৰহণ কৰা দাসে নলবাৰীৰ গৰ্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত নলবাৰী কলেজ আৰু বি বৰুৱা কলেজত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেওঁ বোম্বে কলেজ অব জাৰ্ণেলিজিমৰ পৰা সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। 1963 চনৰ পৰা 1964 চনলৈ দি আছাম ট্ৰিবিউন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা দাসে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 1966ৰ পৰা 1972 চনলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰত তথ্য সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত তেওঁ সহকাৰী তথ্য বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 1973 চনৰ পৰা 1974 চনলৈ তেওঁ আকাশবাণী ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম আন্দোলনৰ সময়ছোৱাত 1979ৰ পৰা 1984 চনলৈ তেওঁ আকাশবাণী গুৱাহাটীৰ সংবাদদাতা হিচাপে এছ এছ বিত ডেপুটেশ্যনত কাৰ্যনিৰ্বাহ কৰিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ যোজনা আৰু পয়োভৰাৰ জ্যেষ্ঠ সংবাদদাতা হিচাপে প্ৰায় 2 বছৰ কাৰ্যনিৰ্বাহ কৰা দাসে মন্ত্ৰালয়ৰ ক্ষেত্ৰ সম্প্ৰচাৰ সঞ্চালকালয়ৰ অধীনত মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাতো আঞ্চলিক বিষয়া হিচাপে কৰ্মত নিয়োজিত আছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ উপ প্ৰধান তথ্য বিষয়া হিচাপে নিয়োজিত হয়। উল্লেখযোগ্য যে পাকিস্তানৰ ইছলামাবাদ আৰু শ্ৰীলংকাৰ কলম্বোত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বিৰাজ দাসে 4খন ছাৰ্ক শীৰ্ষ সন্মিলনৰ লগতে মালদ্বীপছৰ পৰাও বাতৰি যোগান ধৰিছিল। আকাশবাণী গুৱাহাটীৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ লোৱাৰ পাছতো তেওঁ কেইবাবছৰো আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনৰ অংশকালীন বাতৰি সম্পাদক হিচাপে কাম কৰিছিল। তেওঁৰ মৃত্যুত আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে ৰাজ্যৰ সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত বহুজনে শোক প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ 3জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত 2 বছৰত অসমত 12জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে 9খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাঁও পঞ্চায়তত আয়োজিত ৰাজহুৱা সভাত এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানতে মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীক চেক বিতৰণ কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত আত্মসহায়ক গোটৰ অন্তৰ্গত 7,474 গৰাকী মহিলা হিতাধিকাৰীক এই চেকসমূহ প্ৰদান কৰা হয়। প্ৰাৰম্ভিকভাৱে এই চেকসমূহত হিতাধিকাৰীসকলক 10,000 টকাকৈ প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমানৰ স্বনিৰ্ভৰশীল মহিলাসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যমিতা আঁচনিৰ বহু লাখপতি বাইদেউৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিটিআৰ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈ এইবাৰ বিটিচিত বিজেপিৰ ফলাফল উন্নত হ'ব বুলি প্ৰকাশ কৰে। গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে মেঘালয়ৰ পৰা নামি অহা পানীৰ ফলত জোৰাবাদ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত বানৰ সৃষ্টি হয়। এই সন্দৰ্ভত মেঘালয়ৰ সৈতে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামক তথ্য সম্বলিতভাৱে চিনাক্তকৰণৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ লাংকুৰি দেওশাল প্ৰাংগণত ৰাজ্য চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত দাম্ভী পূজা অনুষ্ঠিত হয়। এই পূজাৰ সৈতে সংগতি ৰাখি আহোম উন্নয়ন পৰিষদৰ দ্বাৰা অনুমোদিত 1,08,00,000 টকাৰ পুঁজিৰে দেওশাল উন্নয়নৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাটাও দল সংগঠনৰ নেতা কৰ্মীয়ে এই কাৰ্যসূচীত অংশ লয়। এই কাৰ্যসূচীৰ জৰিয়তে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামৰ সংৰক্ষণ আৰু উন্নয়নৰ লগতে টাই অসম সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ লোৱা হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰী অচিন ৰোগত আক্ৰান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় 60গৰাকী ছাত্ৰী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল।